এয়া আকাশবাণী। বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি নতুন দিল্লীলৈ আহিব। সংসদত আজি কেন্দ্ৰীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক 2025 গৃহীত হৈছে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,57,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। আৰু সমগ্ৰ দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অৰ্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰ আয়োজন কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দুয়োগৰাকী নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনাৰ সুযোগ দিব। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজৰ এই বাৰ্ষিক সন্মিলন হৈছে কৌশলগত সহযোগিতাৰ দিশত সৰ্বোচ্চ প্ৰতিষ্ঠানগত আলোচনা। ইয়াৰ পূৰ্বে ভাৰত আৰু ৰাছিয়াত সলনাসলনিকৈ 22খন এনেধৰণৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। ৰাছিয়া আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতা আছে আৰু দুয়োখন দেশৰ মাজৰ এই সম্পৰ্ক হৈছে ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ। 2000 চনৰ অক্টোবৰত ভাৰত ৰাছিয়া কৌশলগত অংশীদাৰিত্ব বিষয়ক ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা প্ৰায় সকলোবোৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সম্পৰ্কই বিশেষভাৱে গতি লাভ কৰিছে। 2010 চনৰ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্বক বিশেষ আৰু অগ্ৰাধিকাৰমূলক কৌশলগত অংশীদাৰিত্বলৈ সুদৃঢ় কৰা হৈছিল। তদুপৰি 2030 চনৰ ভিতৰত বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰি দ্বিপাক্ষিক বাণিজ্যক $100 বিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। উল্লেখযোগ্য যে 2024-25 বৰ্ষত ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যই প্ৰথমবাৰৰ বাবে $68.7 বিলিয়ন অতিক্ৰম কৰিছে। ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক 2025 গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে 1944 চনৰ কেন্দ্ৰীয় আবকাৰী শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জৰ্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰী শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা হৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চিগাৰেটৰ ওপৰত আৰোপিত বৰ্ধিত শুল্কৰ অংশ ৰাজ্যসমূহৰ সৈতে ভগাই লোৱা হ'ব। তেওঁ কয় যে এয়া কোনো উপকাৰ নহয়, বৰং আবকাৰী শুল্কহে। বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যসমূহ মাজত সংগ্ৰহিত ধনৰাশি বিতৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে লগতে বিধেয়কখনে ধপাত খেতিয়কসকলৰ ক্ষতি সাধন নকৰে বুলি আশ্বাস দিয়ে। তেওঁ কয় যে ধপাত খেতিয়কসকলক অন্য শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ বাবে শস্য বিবিধতা আঁচনিকে ধৰি ভালেমান আঁচনি আছে। 2017-18ৰ পৰা 2021-22 বৰ্ষত ধপাতৰ খেতি কৰা 1.12 একৰ ভূমিত অন্য খেতি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,57,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ প্ৰায় 99.83%। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় 47 কোটি প্ৰপত্ৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয়শাসিত অঞ্চলত 4 নৱেম্বৰত আৰম্ভ হৈছিল। 14 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্ৰাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ কৌশলৰ দৃষ্টিভংগী অনুপ্ৰেৰণাদায়ক আছিল বুলি শ্ৰীমোদীয়ে লগতে উল্লেখ কৰে। শ্ৰীবিৰলাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ ৰাজহুৱা জীৱনত ন্যায়পালিকা আৰু গণতন্ত্ৰৰ উচ্চ প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰাখিছিল আৰু ৰাষ্ট্ৰসেৱাত জীৱন উচৰ্গা কৰিছিল। স্বৰাজ কৌশলৰ সৰল সংবেদনশীল আৰু নিষ্ঠাপূৰ্ণ ব্যক্তিত্ব চিৰস্মৰণীয় হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্ৰুত উন্নয়ন সম্ভৱ হৈছে। বাণিজ্যিক বিমান বন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰেলৱে আৰু অন্য খণ্ডসমূহক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকা শক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসোণোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি সম্প্ৰীতিয়ে অঞ্চলটোৰ পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ নিশ্চিত কৰি তুলিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই ভেলুছভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে 22 সংখ্যক ভাৰত ৰাছিয়া আন্তঃ চৰকাৰী আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি বৈঠকৰ সময়ত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰা হ'ব। সমসাময়িক, আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্ৰম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্ৰম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্ৰমিক শাসন ব্যৱস্থা শক্তিশালী কৰি তুলিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্মসময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। লগতে এই নতুন শ্ৰম সংহিতাই অসংগঠিত শ্ৰমিকসকলৰ বাবে কল্যাণমূলক আঁচনিৰ প্ৰাপ্যতা নিশ্চিত কৰাৰ লগতে স্বাস্থ্য আৰু প্ৰসূতিৰ সুবিধা তথা বৃদ্ধাৱস্থা সুৰক্ষা আদি প্ৰদান কৰিব। তদুপৰি এই সংশোধিত নীতিসমূহ কাৰ্যকৰী হোৱাৰ লগে লগে বাসস্থানৰ পৰা কৰ্মস্থলীলৈ অহা যোৱা কৰাৰ সময়ত অথবা কৰ্তব্য পালন কৰি উভতি অহাৰ সময়ত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তেনে এনে দুৰ্ঘটনাৰ ক্ষতিপূৰণ আদায় দিয়া হ'ব। আফগানিস্তানত ইনফ্লুৱেঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ সহায়ত উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুৱেঞ্জা আৰু মেনিনজাইটিছৰ 63,700ৰো অধিক পলি প্ৰতিষেধক প্ৰদান কৰিছে। সমগ্ৰ দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। নৌসেনা বাহিনীৰ সাফল্য আৰু ভূমিকাৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে 4 ডিচেম্বৰত এই দিৱস পালন কৰা হয়। 1971 চনত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত নৌসেনা বাহিনীয়ে আজিৰ দিনটোত PNS খাইবাৰসহ পাকিস্তানৰ 4খন জাহাজ ধবংস কৰিছিল। এইবেলি কেৰালাৰ তিৰুৱনন্তপুৰমৰ ষণমুগম তীৰত আকৰ্ষণীয় প্ৰদৰ্শনেৰে নৌসেনা দিৱস পালন কৰা হৈছে। এই আয়োজনে মহাসাগৰ উদ্যমৰ অধীনত পচন্দৰ সুৰক্ষা সহযোগীৰ ভূমিকা পালন কৰাৰ প্ৰতি নৌসেনা বাহিনীৰ সংকল্প প্ৰতিফলিত কৰিছে। নৌসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে নৌসেনা বাহিনী, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত নৌসেনা বাহিনীক দেশৰ সামুদ্ৰিক সুৰক্ষা, সতৰ্কতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি নতুন দিল্লীলৈ আহিব। সংসদত আজি কেন্দ্ৰীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক 2025 গৃহীত হৈছে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,57,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে আৰু সমগ্ৰ দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।